এয়া আকাশবাণী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ফলত বৰ্তমান যুৱক যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাথমিক শিক্ষক পদৰ বাবে বাছনিকৃত ৰাজ্যৰ 5,550গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। আজি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1,750গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। বৰ্তমান সময়ত ৰাজ্য চৰকাৰে স্বচ্ছতা আৰু মেধাসম্পন্ন লোকৰ নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ ফলত যুৱক যুৱতীসকলৰ মাজত পঢ়া শুনা কৰিলে চৰকাৰী নিযুক্তি পাব পাৰে বুলি আশাৰ সঞ্চাৰ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বৰ্তমান সময়ৰ নিযুক্তিৰ পৰিৱেশ ৰাজ্যত পূৰ্বতে কেতিয়াও হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডঃ শৰ্মাই কয় যে বৰ্তমান ৰাজ্যখনত শিক্ষিত যুৱক যুৱতীৰ ভালেমান প্ৰয়োজন আছে। চৰকাৰী খণ্ডত সংস্থাপন নোপোৱা যুৱক যুৱতীসকলে ব্যক্তিগত খণ্ডত নিযুক্তি পাব পৰাৰ এটা পৰিৱেশ ৰাজ্যখনত সৃষ্টি হৈছে বুলি ভাষণ প্ৰসংগত তেওঁ জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যোগসমূহত নিযুক্তিৰ সুবিধা পাব পৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই মন্ত্ৰীসভাৰ এখন কমিটি গঠন কৰি ৰাজ্যত 1,00,000 নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। সেই অনুসৰি ৰাজ্যত ডাক্তৰ, নাৰ্ছ, শিক্ষকৰ লগতে বিভিন্ন খণ্ডত পৰ্যায়ক্ৰমে নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ বাবে খালী থকা অথবা নতুন পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰৱৰ্তী বৰ্ষসমূহত 1,50,000ৰ পৰা প্ৰায় 2,00,000 নিযুক্তি দিয়াৰ প্ৰয়াস কৰা হ'ব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত উন্নত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হৈছে। বিশেষকৈ চাহবাগিচা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ ফলত বিগত 2-3 বছৰত শিক্ষানুষ্ঠানসমূহলৈ পুনৰ ছাত্ৰ ছাত্ৰী উভতি আহিছে বুলি উল্লেখ কৰে। বিশেষকৈ চাহবাগিচা অঞ্চলত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ঠায়ে ঠায়ে বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু 16 নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আজি নিযুক্তি দিয়া নতুনকৈ নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা 1,26,793 বৃদ্ধি পাব। আনহাতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে বাছনিভুক্ত 7,850গৰাকী প্ৰাৰ্থীক অহা 13 নৱেম্বৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিতঘাটত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ অংশ হিচাপে এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদি 75 বিমান আৰু হেলিকপ্টাৰে ভাগ লয়। এই প্ৰদৰ্শনী উপগ্ৰহৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হয়। অৱশ্যে এই ক্ষেত্ৰত প্ৰশাসনে কিছু নীতি নিৰ্দেশনা জাৰি কৰে। মহানগৰৰ অশ্লকান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হয়। বায়ুসেনা বাহিনীৰ এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁ ভ্ৰমণ বাতিল হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়
And Guwahati has never seen this kind of spectacular presentation. I am grateful. I mean, it will motivate our youngsters to join in Air Force.
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ আনুষ্ঠানিকভাৱে অন্নসেৱা দিন মুকলি কৰিব। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত দক্ষিণ হালবৰা মানকেশ্বৰ জিলাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পৰিয়ালক ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান ধৰা হ'ব। এই সন্দৰ্ভত আজি দক্ষিণ হালবৰা মানকেশ্বৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই সংবাদমেল সম্বোধন কৰি জিলাখনৰ 415 সুলভ মূল্যৰ দোকানত 87,587 পৰিয়ালক কাইলৈৰ পৰা এই সামগ্ৰী বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত পৰিয়ালসমূহে প্ৰতি কিলোগ্ৰাম মচুৰ দাইল 69 টকা, নিমখ প্ৰতি কিলোগ্ৰামত 10 টকা আৰু চেনী প্ৰতি কিলোগ্ৰামত 38 টকা মূল্যত কিনিব পাৰিব। সমাজত এনে কেতবোৰ লোক আছে যিসকলে সচৰাচৰ আনে নকৰা কাম কৰাৰ প্ৰয়াস কৰি ইয়াত ফলৱতী হয়। অসমত বিলুপ্ত প্ৰায় 500ৰো অধিক থলুৱা ধানৰ প্ৰজাতি পুনৰুদ্ধাৰ কৰি সংৰক্ষণ আৰু কৰা, ৰাজ্যখনৰ হাবি বননিয়ে সিঁচৰিত হৈ থকা প্ৰায় 300বিধ কপৌফুল বা অৰ্কিড সংৰক্ষণ কৰাৰ দৰে কাম তেওঁলোকে কৰিছে। আজি সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাত এইসকল ব্যক্তিক লগ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা, উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱলোচন বৰঠাকুৰৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।